জিহিজকেল 15 অধ্যায় দাক্ষালতাৰ কাঠৰ উপমা। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু কলে, হে মনুষ্য সন্তান, দাক্ষালতাৰ কাঠ কাঠনিৰ গছবোৰৰ মাজৰ দাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ। কোনো কাৰ্য কৰিবলৈ মানুহে জানো দাক্ষালতাৰ কাঠৰ পৰা কাঠ ল'ব, বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব। চোৱা, ইন্ধন যোগাবলৈ যদি তাক পুৰিবলৈ জুইত পেলাবলৈ দিয়া হয়, আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজভাগৰ পোৰা গ'লে, সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ'ব। চোৱা, যেতিয়া সেয়ে সম্পূৰ্ণ হ'লেও কোনো কাৰ্যৰ উপযুক্ত নহয়, তেন্তে জুৰিয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ'লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ'ব। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, কাঠনিৰ গছবোৰৰ মাজৰ দাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই জেৰুচালেম নিবাসীসকলৰ প্ৰতিও তেনে কৰিম, কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘূৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব। আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে জিহুৱা সেই বিষয়ে তোমালোকে জানিবা। আৰু তেওঁলোকে সত্য লংঘন কৰাৰ বাবে মই দেশ উচ্ছন্ন কৰিম, ইয়াক জিহুৱাই কৈছে।